জিহিস্কেল 42 অধ্যায়। তাৰ পাছত সেই মানুহে মোক উত্তৰ ফালৰ বাটেদি বাহিৰ চোতালখনলৈ নি আৰু পৃথক কৰা ঠাই সন্মুখত আৰু উত্তৰ ফালৰ ঘৰটোৰ সন্মুখত থকা কোঠালিবোৰলৈ নিলে আৰু 100 হাত দীঘল ঠাই আগত উপস্থিত কৰোৱালে। দুৱাৰ উত্তৰ ফালে আছিল প্ৰস্থ 50 হাত। সেই কোঠালিবোৰ ভিতৰ চোতালখনৰ 20 হাতৰ আগত আৰু বাহিৰ চোতালখনৰ শিলত পাৰি দিয়া ঠাই সন্মুখত আছিল। তৃতীয় খাপৰ ঠেক বাৰাণ্ডাবোৰ সন্মুখা সন্মুখীকৈ আছিল আৰু ভিতৰফালে কোঠালিবোৰৰ আগত 10 হাত বহল আৰু 100 হাত দীঘল এটা অহা যোৱা কৰা বাট আছিল আৰু সেইবোৰৰ দুৱাৰ উত্তৰফালে আছিল। ওপৰৰ কোঠালিবোৰ ঠেক, কিয়নো ঘৰটোত ঠেক বাৰাণ্ডা কেইটা তলৰ আৰু মাজৰ কোঠালিতকৈ অধিক ঠাই লৈছিল, কাৰণ সেইবোৰ 3 খাপৰ আছিল আৰু বাহিৰ চোতালখনৰ কোঠালিবোৰৰ স্তম্ভৰ দৰে সেইবোৰ স্তম্ভ নাছিল। এই হেতুকে ওপৰৰ কোঠালিবোৰ মাটিত থকা তলৰ কোঠালিতকৈ আৰু মাজৰ কোঠালিতকৈ অধিক ঠেক আছিল আৰু বাহিৰৰ চোতালখনৰ ফালে কোঠালিবোৰৰ কাষত আৰু কোঠালিবোৰৰ সন্মুখত যি গড় আছিল সেয়ে 50 হাত দীঘল, কিয়নো বাহিৰ চোতালখনৰ ফালে থকা কোঠালিবোৰৰ দৈৰ্ঘ্য 50 হাত কিন্তু মন্দিৰৰ ফালে থকা কোঠালিবোৰৰ দৈৰ্ঘ্য 100 হাত। বাহিৰ চোতালখনৰ পৰা সেইবোৰ কোঠালিত সোমাবলৈ গ'লে সেইবোৰৰ ঠাইতকৈ চাপৰ পূবফালে সোমোৱা বাট পোৱা যায়। চোতালখনৰ গড়ৰ বহল ফালে পূব দিশে পৃথক কৰা ঠাই আৰু ঘৰটোৰ আগত কোঠালিবোৰ আছিল। এইবোৰৰ আগত যি এটা বাট আছিল সেই বাট উত্তৰ ফালে থকা কোঠালিবোৰৰ সন্মুখৰ বাটৰ নিচিনা যেন দেখা যায়। এইবোৰ সেইবোৰৰ সমানে দীঘল আৰু বহল আৰু এইবোৰৰ আটাইবোৰ বাহিৰলৈ ওলোৱা বাট সেইবোৰৰ দৰে আৰু সেই ধৰণেই। বাটৰ মূৰত দক্ষিণফালে থকা কোঠালিবোৰৰ দুৱাৰবোৰৰ নিচিনা এখন দুৱাৰ আছিল। সেই কোঠালিবোৰত সোমাবলৈ গ'লে পূবফালে ঠিক গড় সন্মুখত সেই দুৱাৰ পোৱা যায়। তেতিয়া তেওঁ মোক ক'লে, পৃথক কৰা ঠাই সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঠালিবোৰৰ পবিত্ৰ কোঠালি জিহুৱাৰ ওচৰত থকা পুৰোহিতসকলে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে। তাত তেওঁলোকে অতি পবিত্ৰ বস্তুবোৰ ভক্ষ্য নৈবেদ্য পাপাৰ্থক বলি আৰু দুখাৰ্থক বলি থয়, কিয়নো সেই ঠাই পবিত্ৰ। যেতিয়া পুৰোহিতসকল পবিত্ৰ স্থানত সোমায় তেতিয়া তেওঁলোকৰ পৰিচৰ্যা বস্ত্ৰ তাত নৰখাকৈ তাৰ পৰা বাহিৰ চোতালখনলৈ নাযায়, কিয়নো সেইবোৰ পবিত্ৰ। তেওঁলোকে আন বস্ত্ৰ পিন্ধি লোকসকলৰ ঠাইলৈ যায়। পাছত তেওঁ ভিতৰ গৃহজোখী এতালত পূবফালে মুখ কৰা বাট চৰাই দি মোক উলিয়াই নিলে আৰু চাৰিওফালে গোটেই গৃহ জুখিলে। তেওঁ পূবফালে পৰিমাণ নলেৰে জুখি 500 হাত পালে। তেওঁ ঘূৰি উত্তৰফালে পৰিমাণ নলেৰে জুখি 500 হাত পালে। তেওঁ দক্ষিণফালে পৰিমাণ নলেৰে জুখি 500 হাত পালে আৰু তেওঁ পশ্চিমফাললৈ ঘূৰি সেইফালে পৰিমাণ নলেৰে জুখি 500 হাত পালে। তেওঁৰ চাৰিওফালে তাক জুখিলে পবিত্ৰ আৰু সাধাৰণ ঠাইৰ মাজত প্ৰভেদ কৰিবলৈ। তাৰ চাৰিওফালে 500 হাত দীঘল আৰু 500 হাত বহল এনে এটা গড় আছিল।